অধিবেশনৰ আজি দ্বিতীয় দিনা জামুগুৰিহাটৰ ঢলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সংঘলৈ 2 কোটি টকাৰ অনুদানৰ আশ্বাস, 2018 চনত সংঘটিত অভিনীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি আৰু 3 দিনৰ কাৰণে বৃদ্ধি, মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনিত বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি আৰু স্পেইনত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিঙৰ ফাইনেলত লাভলীনা বৰগোহাঁইৰ প্ৰৱেশ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা জামুগুৰিহাটৰ ঢলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ উদুলি মুদুলি হৈ পৰে। আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভকত বৈষ্ণৱ আই মাতৃয়ে অংশগ্ৰহণ কৰে। অধিৱেশন উপলক্ষে আজি অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া সমাজ জীৱনলৈ মহাপুৰুষজনাই আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সমৰ্থ হৈছে। মহাপুৰুষজনাই অসমীয়া জাতিক নতুন প্ৰাণৰ সঞ্চাৰ কৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ সমাজ জীৱনৰ উৎকৰ্ষৰ বাবে কাম কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰত সংঘই আগবঢ়োৱা বৰঙণি তেওঁ শলাগ লয়। বিগত 5 বছৰত ৰাজ্য চৰকাৰে মহাপুৰুষজনাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত প্ৰকাশ কৰে। আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘক 2 কোটি টকাৰ অনুদান দিয়াৰ বাবে তেওঁ আজি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৰাজি ভাৰতৰ বিভিন্ন ভাষালৈ অনুবাদৰ বাবে সংঘক এই অনুদান দিয়া হ'ব। মুখ্যমন্ত্ৰীয়ে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADRE জৰিয়তে 95% অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰা বুলি প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 74,000 যুৱ উদ্যমীৰ মাজত প্ৰথম কিস্তিৰ ধন হিচাপে 1,482 কোটি টকা বিতৰণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে বিগত 5 বছৰত প্ৰশাসনে ৰাজ্যৰ বাবে অভূতপূৰ্ব কাম কৰিছে। তেওঁ লগতে বৰ্তমান চৰকাৰখনে সাহসেৰে জাতিটোৰ বাবে কাম কৰা প্ৰথমখন চৰকাৰ বুলি মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠকত আজি গৌৰৱ গগৈৰ SID প্ৰতিবেদন উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাত গৃহীত হোৱাৰ পাছতে গৌৰৱ গগৈৰ পাকিস্তান যোগসূত্ৰৰ পৰৱৰ্তী তদন্তৰ পথ নিৰ্ণয় হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে।
যে আজি আমাৰ কেবিনেটত এই বিষয়ে আলোচনা হ'ব আৰু কেবিনেটে পৰৱৰ্তী তদন্তৰ ৰাস্তা নিৰ্ণয় কৰিব। দ্বিতীয়তে এই গোটেই যিটো এটা ষড়যন্ত্ৰ ভাৰতক দুৰ্বল কৰা, ই এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ অসম চৰকাৰে তেনেকে ভাবে আৰু তাৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত হৈ আছে। চেণ্ট্ৰেল ৰোল যাক আমি আৰু ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সংসদৰ পত্নী, এই যিটো তদন্ত, এই তদন্ত আৰু বহুত আগবাঢ়িব এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত পালে, কাৰণ আমাৰ ই এটা সীমিত, কিন্তু সীমিতভাৱেই যিমানখিনি আমি গোট খুৱাইছো সেইখিনিয়ে যথেষ্ট গুৰুতৰ।
ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ এটা দল ইতিমধ্যে 2-দিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে। সঞ্জয় কুমাৰ আৰু ভানু কুমাৰ ইয়াতুবক লৈ গঠিত উপ নিৰ্বাচন আয়ুক্তৰ দলটোৱে ৰাজ্যিক নিৰ্বাচনী বিষয়ৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁলোকে প্ৰতিখন জিলাৰ আয়ুক্ত আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতেও আলোচনা কৰিব। দলটোৱে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ'ব। 17 ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীৰে গঠিত আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহি ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'ব। দুয়োটা দলে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈ উভতি যোৱাৰ পাছতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ফেব্ৰুৱাৰীৰ অন্তিম ভাগত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিছিল। কাৰ্বি আংলং জিলাৰ ডকমকাত 2018 চনত সংঘটিত অভিনীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি আৰু 3 দিনৰ কাৰণে বৃদ্ধি কৰা হৈছে। নগাঁৱৰ ছেচন আদালতত অহা 24, 26 আৰু 27 ফেব্ৰুৱাৰীলৈ হ'বলগীয়া এই শুনানিৰ অন্তত আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিব। দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত গোচৰটোত অভিজিৎ আৰু নীলোৎপল নামৰ ভুক্তভোগী যুৱক দুজনৰ পৰিয়াল আশাবাদী বুলি প্ৰকাশ কৰিছে।
একচুৱেলি এইটো অন্তিম পৰ্যায় শুনানি হয়, কিন্তু আজি শেষ নহ'ল। আমাৰ 5, 6, 7 এই ফেব্ৰুৱাৰী এই 7 দিন ইতিমধ্যে সমাপ্ত হ'ল আৰু মহামান্য আদালতে 3 দিন ধাৰ্য কৰিছে এই পৰ্যায়টোৰ কাৰণে 24, 26, 27 ফেব্ৰুৱাৰী এই ফেব্ৰুৱাৰী মাহৰে 3 দিন ঠিক কৰিছে। আৰু যদি এই 3 দিনতো যদি এই পৰ্যায়টো শেষ নহয়, যিটো এই আৰ্গুমেণ্টৰ পৰ্যায়টো যদি শেষ নহয় হয়তো আৰু বাঢ়িব পাৰে, কিন্তু কথাটো হ'ল কি এই যিটো এইটোৱে শেষ পৰ্যায়, এই পৰ্যায়টো শেষ হোৱাৰ পিছতে তেতিয়াহ'লে পৰৱৰ্তী যিটো ভাৰ্ডিক ৰায়দানৰ পৰ্যায়টো আহিব।
আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কো অঞ্চলৰ মিনচিংগাটত কয়লা খনিৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে আজি আৰু দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমানলৈকে উদ্ধাৰ কৰা 17টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু যাৱতীয় আইনী ব্যৱস্থা সম্পূৰ্ণ কৰাৰ পাছত পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়া হৈছে। এই ঘটনাৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰি কালি আদালতত হাজিৰ কৰোৱা হয়। দুজন লোকক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে ইয়াৰ সৈতে জড়িত আনসকলক চিনাক্ত কৰাৰ বাবে অভিযান চলাই আছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে কয়লা খনিটোত এতিয়াও বহু লোক আবদ্ধ হৈ আছে। কয়লা খনিত কাম কৰিবলৈ যোৱা 6জন শ্ৰমিকৰ পৰিয়ালে তেওঁলোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জনাইছে। ঘটনাস্থলীত সম্প্ৰতি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী, NDRF, সীমান্ত সুৰক্ষা বাহিনী আৰু চিকিৎসকৰ দল উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। শিৱসাগৰৰ ডিমৌ থানাই ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ থানাৰ সন্মান লাভ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আইন শৃংখলা ৰক্ষা, অপৰাধ অনুসন্ধানৰ ক্ষিপ্ৰতা, জনসাধাৰণৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আগবঢ়োৱা সেৱাৰ বাবে ডিমৌ থানালৈ এই স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰতি বছৰে দেশৰ ভিতৰত এখন থানাক আৰু প্ৰতিখন ৰাজ্যৰ এখন থানাক শ্ৰেষ্ঠ থানা বঁটা প্ৰদান কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আজি এটা ঢেকীয়াপতীয়া বাঘৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বানেশ্বৰ বন শিবিৰ এলেকাত বনকৰ্মীয়ে বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰে। আন এটা বাঘৰ সৈতে যুঁজি ঢেকীয়াপতীয়াটোৰ মৃত্যু হোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। চাহ শ্ৰমিকৰ মাটিৰ পট্টাৰ বাবে সোমবাৰে কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব। সেইদিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণৰ কামৰ শুভাৰম্ভ কৰিব। ইয়াৰ লগে লগে ৰাজ্যৰ 836খন বাগিচাত প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। পট্টনপোৱা ভূমি 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব আৰু 20 বছৰ পাছত বিক্ৰী কৰিবলগীয়া হলে একেখন বাগিচাৰ শ্ৰমিককহে বিক্ৰী কৰিব পাৰিব। ইপিনে বাগিচা কৰ্তৃপক্ষ আৰু প্ৰতিনিধিসকলক এই আঁচনিৰ বিষয়ে অৱগত কৰোৱাৰ বাবে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ত কালি এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নাজিৰা সমজিলা আয়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, চাহ বাগিচাৰ বিষয়ববীয়া, চাহ শ্ৰমিকৰ প্ৰতিনিধি আৰু অন্যান্য কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচী সফল কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰতিখন বাগিচাৰ তত্বাৱধান কৰিবলৈ একোগৰাকীকৈ বিষয়া নিয়োগ কৰিছে। ৰাজ্যত অহা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাতো কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰে প্ৰকাশ কৰা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষাৰ সময়ছোৱাত কৰ্তব্যত নিয়োজিত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বাহন ৰখোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন, কেলকুলেটৰ আৰু আন কোনো বৈদ্যুতিন আহিলা নিব নোৱাৰিব বুলিও নিষেধাজ্ঞাত কোৱা হৈছে। পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত খাদ্য সামগ্ৰী বিপণী দিয়াৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যোৰহাট সমাজ কল্যাণ বিভাগৰ সহযোগত আজি জিলাখনৰ শিক্ষা ভৱনত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় কৃত্ৰিম অংগ নিগমৰ ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনাৰ অধীনত বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকক মটৰাইজ ট্ৰাইচাইকেল, জয়ষ্টিক অপাৰেটেড হুইলচেয়াৰ, ফল্ডিং হুইলচেয়াৰকে ধৰি বিনামূলীয়া বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। অনুষ্ঠানত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, দেৰগাঁৱৰ বিধায়ক ভৱেনাৰায়ণ ভৰালী, সমাজ কল্যাণ বিষয়া যতীশ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। স্পেইনৰ আলিকান্তেত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতাত অসমৰ অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনত 75 কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত লাভলীনাই ৱেলছৰ ৰজি এক্লোছক 5-0 পইণ্টত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সংঘলৈ 2 কোটি টকাৰ অনুদানৰ আশ্বাস, 2018 চনত সংঘটিত অভিনীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি আৰু 3 দিনৰ কাৰণে বৃদ্ধি, মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ কয়লা খনিত বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি আৰু স্পেইনত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিঙৰ ফাইনেলত লাভলীনা বৰগোহাঁইৰ প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।